এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। পশ্চিম এছিয়াত স্থায়ী শান্তি বাহালৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত পাকিস্তানৰ ৰাজধানী ইছলামাবাদত অনুষ্ঠিত আলোচনা সম্প্ৰসাৰিত কৰা হৈছে। বিহাৰৰ কাটিহাৰ জিলাৰ বসগঢ়া চকৰ সমীপত হোৱা এটা পথ দুৰ্ঘটনাত 13 লোকে প্ৰাণ হেৰুৱাইছে। ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাসমূহত অহা 10 এপ্ৰিলৰ পৰা অকল ফাষ্টটেগ বা UPI ব্যৱস্থাৰ মাধ্যমেৰেহে ধন আদায় দিব পৰা যাব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰকাৰে ডিজেলৰ ওপৰত আৰোপিত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত 21.50 টকাৰ পৰা 55.50 টকালৈ বৃদ্ধি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 23 ৰাণত পৰাস্ত কৰে। পশ্চিম এছিয়াত স্থায়ী শান্তি বাহালৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত পাকিস্তানৰ ৰাজধানী ইছলামাবাদত অনুষ্ঠিত আলোচনা সম্প্ৰসাৰিত কৰা হৈছে। এই আলোচনা আজিও অব্যাহত থাকিব। 15 ঘণ্টাজোৰা আলোচনাৰ প্ৰাথমিক পৰ্যায়ৰ কিছু সময় পূৰ্বে সামৰণি পৰিছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে বৰ্তমানৰ মতভেদ সত্বেও আলোচনা অব্যাহত আছে। ইয়াৰ পূৰ্বে হোৱাইট হাউচ মহলে আমেৰিকা আৰু ইৰাণৰ মাজত কেইবা দশকৰ ভিতৰত এয়া উচ্চ পৰ্যায়ৰ প্ৰথমলানি প্ৰত্যক্ষ আলোচনা বুলি প্ৰকাশ কৰে। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে ইৰাণৰ সৈতে চুক্তি হওক বা নহওক তেওঁৰ একো ক্ষতি নহয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীট্ৰাম্পে কয় যে হৰমুজ প্ৰণালীত অভিযান চলি আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যে জয়লাভ কৰিছে বুলি তেওঁ দাবী কৰে। ইফালে ইৰাণৰ প্ৰথম উপ ৰাষ্ট্ৰপতি মহম্মদ ৰেজা আৰিফে আমেৰিকাই আলোচনাত ইজৰাইলৰ স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰিলে কোনোধৰণৰ চুক্তিত উপনীত হ'ব পৰা নাযাব বুলি সকীয়াই দিছে। আলোচনাত উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলক নেতৃত্ব দিছে। তেওঁৰ সৈতে বিশেষ কটকী ষ্টিভ উইটকফ আৰু জেৰেড কুছনৰো আছে। ইৰাণৰ সংসদৰ অধ্যক্ষ আৰু প্ৰতিনিধি দলৰ মুৰববী মহম্মদ বাকিৰ কাৰিবাফ, বিদেশ মন্ত্ৰী আব্বাছ আৰাকচি আৰু সৰ্বোচ্চ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুৰববী আলি বাঘেৰী কানিয়ে আলোচনাত অংশ লৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে হৰমুজ প্ৰণালীক সামুদ্ৰিক মাইনমুক্ত কৰাৰ প্ৰয়াসৰ অংশ হিচাপে নৌসেনাই ক্ষেপণাস্ত্ৰ বিধ্বংসী জাহাজ প্ৰণালীটোৰ মাজেৰে পাৰ হোৱা বুলি প্ৰকাশ কৰিছে। অৱশ্যে ইৰাণৰ সশস্ত্ৰ বাহিনীসমূহে এই দাবী স্পষ্টভাৱে খণ্ডন কৰিছে। তেওঁলোকে কৈছে যে আমেৰিকাৰ কোনো জাহাজ হৰমুজ প্ৰণালীত প্ৰৱেশ কৰা নাই আৰু প্ৰণালীটোত ইৰাণৰ আধিপত্য অক্ষুণ্ণ আছে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এটা ভিডিঅ' বিবৃতিযোগে কয় যে ইৰাণৰ বিৰুদ্ধে এতিয়াও অভিযানৰ অন্ত পৰা নাই। তেওঁ ইজৰাইলে ঐতিহাসিক সফলতা অৰ্জন কৰা আৰু ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ আহৰণৰ আকাংক্ষা বিফল কৰা বুলি দাবী কৰে। বিহাৰৰ কাটিহাৰ জিলাৰ বসগঢ়া চকৰ সমীপত কালি সন্ধিয়া 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এটা পথ দুৰ্ঘটনাত 13 লোকে প্ৰাণ হেৰুৱায় আৰু আন ভালেকেইজন লোক আহত হয়। এখন বাছ আৰু এখন পিকআপ ভেনৰ মুখামুখিকৈ খুন্দা লগাৰ ফলত এই অঘটনটো ঘটে। দুৰ্ঘটনাত এগৰাকী মটৰ চাইকেল আৰোহীও নিহত হয়। আহতসকলক কুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পূৰ্ণিয়া চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। একাংশ স্থানীয় বাসিন্দাই প্ৰকাশ কৰা মতে পিকআপ ভেনেৰে ভক্তৰ এটা দলে ঝাৰখণ্ডৰ এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি পূৰ্ণিয়ালৈ আহি থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী বাছে ভেনখনত সন্মুখৰ পৰা খুন্দা মাৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই দুৰ্ঘটনাৰ বাতৰিয়ে তেওঁক মৰ্মাহত কৰিছে। তেওঁ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনেও সামাজিক মাধ্যমযোগে দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ সমবেদনা প্ৰকাশ কৰিছে আৰু আহতসকলক শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক দুখদায়ক আখ্যা দিছে। শ্ৰীমোদীয়ে এটা বাৰ্তাযোগে দুৰ্ঘটনাত আপোনজনক হেৰুওৱা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ আৰু আহতসকললৈ 50,000 টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ আত্মীয়লৈ 2 লাখ টকাকৈ আৰু আহতসকলক 50,000 টকাকৈ প্ৰদান কৰাৰ কথাও ঘোষণা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাসমূহ টোল প্লাজাসমূহত 10 এপ্ৰিলৰ পৰা অকল ফাষ্টটেগ বা ইউ পি আই ব্যৱস্থাৰ মাধ্যমেৰেহে ধন আদায় দিব পৰা যাব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে অৱশ্যে অসম, তামিলনাডু, কেৰালাম, পশ্চিমবংগ আৰু পুডুচেৰীত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই নিয়ম সম্প্ৰতি প্ৰযোজ্য নহয় বুলি স্পষ্ট কৰি দিছে। ভাৰতীয় পতাকাযুক্ত জাহাজ জগবিক্ৰম সফলতাৰে পাৰস্য উপসাগৰীয় এলেকা পাৰ হৈ আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। এই জাহাজখনত 24 গৰাকী ভাৰতীয় নাৱিক আছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে এই মালবাহী জাহাজখনত 20,400 মেট্ৰিক টনতকৈও অধিক এল পি জি কঢ়িয়াই অনা হৈছে। অহা 15 এপ্ৰিলত জাহাজখন ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। চৰকাৰে ডিজেলৰ ওপৰত আৰোপিত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত 21.50 টকাৰ পৰা 55.50 টকালৈ বৃদ্ধি কৰিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিমানৰ ইন্ধনৰ ওপৰত আৰোপিত ৰপ্তানি শুল্কও প্ৰতি লিটাৰত 29.50 টকাৰ পৰা 42 টকালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে পেট্ৰলৰ ওপৰত কোনোধৰণৰ ৰপ্তানি শুল্ক আৰোপ নকৰাৰ সিদ্ধান্ত বাহাল থাকিব বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে। বিদেশ মন্ত্ৰী এছ জয়শংকৰে দুদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে। এই ভ্ৰমণৰ সময়ত তেওঁ কালি ইউ এ ইৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লাহ বিন জায়েদ অল নাহায়ানক সাক্ষাৎ কৰি অঞ্চলটোৰ পৰিস্থিতিৰ পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। ডঃ জয়শংকৰে ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে ইউ এ ই চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে দেশখনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। সাক্ষাৎকালত দুয়োপক্ষই উভয় দেশৰ মাজৰ সহযোগিতাৰ দিশসমূহৰ পৰ্যালোচনা কৰাৰ লগতে ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কেও আলোচনা কৰে। ডঃ জয়শংকৰে দেশখনত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ মাজতে অঞ্চলটোত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ প্ৰয়াস সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে তেওঁলোকক অৱগত কৰে। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ মাজত ভাৰতৰ শক্তি সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে ডঃ জয়শংকৰ আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে উপসাগৰীয় ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 23 ৰাণত পৰাস্ত কৰে। এইবাৰৰ প্ৰতিযোগিতাত দলটোৰ এয়া প্ৰথম জয়। চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি সঞ্জু ছেমছনৰ অনবদ্য 115 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই 212 ৰাণ সংগ্ৰহ কৰে। ছেমছনে 56টা বলত 115 ৰাণ কৰি আউট নোহোৱাকৈ থাকে আৰু আয়ুষ মাহাত্ৰে 59 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 189 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ ট্ৰিষ্টন ষ্টপছে সৰ্বাধিক 60 ৰাণ কৰে। চেন্নাইৰ হৈ জেমি অৱৰ্টনে 4টা উইকেট দখল কৰে। সঞ্জু ছেমছনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কালি নিউ চণ্ডীগড়ৰ মুল্লানপুৰত অনুষ্ঠিত আন এখন খেলত পঞ্জাব কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 6 উইকেটত পৰাস্ত কৰে। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি অভিষেক শৰ্মাৰ 74 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 219 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পঞ্জাব কিংছে 19 অভাৰ 5টা বলত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। পঞ্জাবৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে 33টা বলত 69 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। এই প্ৰদৰ্শনৰ সুবাদত পঞ্জাব কিংছ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ইতিহাসত 10 বাৰ 200ৰো অধিক ৰাণৰ সফলতা অনুসৰণ কৰি জয়লাভ কৰা প্ৰথমটো দলৰূপে পৰিগণিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। পশ্চিম এছিয়াত স্থায়ী শান্তি বাহালৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত পাকিস্তানৰ ৰাজধানী ইছলামাবাদত অনুষ্ঠিত আলোচনা সম্প্ৰসাৰিত কৰা হৈছে। বিহাৰৰ কাটিহাৰ জিলাৰ বস্কৰহা চকৰ সমীপত হোৱা এটা পথ দুৰ্ঘটনাত 13 জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাসমূহত 10 এপ্ৰিলৰ পৰা অকল ফাষ্টটেগ বা ইউ পি আই ব্যৱস্থাৰ মাধ্যমেৰেহে ধন আদায় দিব পৰা যাব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আৰু চৰকাৰে ডিজেলৰ ওপৰত আৰোপিত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত 21.50 টকাৰ পৰা 55.50 টকালৈ বৃদ্ধি কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 বজাত।